নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, আঞ্জাও পথ দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ, ৰাজ্যত শক্তি সংৰক্ষণৰ হকে কাম কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, মাজুলীত আজিৰে পৰা 2025 বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ আৰু ধৰমশালাত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কালি 6জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ পাছত আজি 14জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে অৰুণাচল প্ৰদেশ চৰকাৰ তথা উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়োৱা সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। আজি উদ্ধাৰ হোৱা আটাইকেইজন শ্ৰমিকৰ মৃতদেহসমূহ তিনিচুকীয়াত থকা তেওঁলোকৰ পৰিয়ালক গতাই দিয়াৰ বাবে বিধায়ক সঞ্জয় কিষাণৰ সৈতে মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়ালৈ ৰাওনা হৈছে।
20টা মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু এতিয়া আমি 11টা মৃতদেহ আমি লৈ গৈ আছোঁ। যোৱাকালি 6টা আৰু অকণমান পিছে পিছে আৰু 3টা মৃতদেহ লৈ আহি আছে। আজি মুঠতে গোটেইকেইটা মৃতদেহ গৈ আনো তিনিচুকীয়া আৰু 2 ঘণ্টামানত গৈ পামগৈ।
ৰাজ্য চৰকাৰে ইতিমধ্যে কালি উদ্ধাৰ কৰা 6জন শ্ৰমিকৰ মৃতদেহ পৰিয়ালৰ লোকক অৰ্পণ কৰে আৰু তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰা হৈছে। উল্লেখযোগ্য যে এই দুৰ্ঘটনাৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা একমাত্ৰ শ্ৰমিক বুদ্ধেশ্বৰ দীপ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে যোৱা নিশা এই দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস। এই দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সেউজীয়া ভৱিষ্যতৰ বাবে ৰাজ্যৰ সংকল্পক দোহাৰি কয় যে শক্তি সংৰক্ষণেও হওক বা নিকা শক্তি উৎস ব্যৱহাৰৰ দিশত হওক, ৰাজ্যত শক্তি সংৰক্ষণৰ হকে কাম কৰা হৈছে। অনাগত ভৱিষ্যতত ৰাজ্যত হ'বলগীয়া শক্তি সম্পৰ্কীয় প্ৰকল্পসমূহে প্ৰয়োজনত নিৰ্ভৰযোগ্য শক্তিৰ উৎপাদন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে উপযুক্ত ব্যৱহাৰৰ জৰিয়তে শক্তি সংৰক্ষণ কৰাৰ সংকল্প ল'বলৈ সকলোকে আহ্বান জনায়। তেওঁ লগতে অপচয় ৰোধ তথা শক্তিৰ উপযুক্ত ব্যৱহাৰৰ বাবেও জনসাধাৰণক উৎসাহিত কৰে। সত্ৰবিধ মাজুলীৰ শ্ৰী শ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ মাধৱ মিলন ক্ষেত্ৰত আজিৰে পৰা 2025 বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত আজি 1001গৰাকী শিল্পীয়ে সমস্বৰে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহত বিশিষ্ট কণ্ঠশিল্পী বিদ্যাসাগৰে বৰগীতৰ কাৰ্যসূচী উদ্বোধন কৰে। সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ শিল্পী দলে 20খনকৈ ভাওনা প্ৰদৰ্শন কৰিব। তদুপৰি উদ্বোধনী আৰু সামৰণিৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 2খনকৈ অংকীয়ানাট প্ৰদৰ্শন কৰা হ'ব।
সমাজৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম শিশু ভাওনা সমাৰোহ আজিৰ পৰা শ্ৰী শ্ৰী আদিবিহীমপুৰ সত্ৰৰ এই পবিত্ৰ বক্ষস্থলত আমি অনুষ্ঠিত কৰিছোঁ। আজি আৰম্ভণি অনুষ্ঠানটোত 1001গৰাকী শিশু শিল্পীৰ দ্বাৰা আমি এই অনুষ্ঠানটো শুভ আৰম্ভণি ঘটাইছোঁ আৰু আমি আজি আৰম্ভণি অনুষ্ঠানত আমি দেখিলোঁ যে মাজুলীৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ জনতাৰ যিটো সমাগম, প্ৰায় 10,000 লোক ইয়াতে সমবেত হৈছে। গতিকে আমি আশা ৰাখিছোঁ বিগত দিনসমূহতো ৰাইজৰ অকুণ্ঠ সহযোগিতা পাম আৰু আজি আমাৰ আৰম্ভণি যিহেতু আজি প্ৰতিযোগিতামূলক শিশু ভাওনা সমাৰোহ হ'ব, তাৰ প্ৰাক মুহূৰ্তত আমি গুৰুজনাৰ অমৰ সৃষ্টি এখনি অংকীয়া ভাওনা প্ৰদৰ্শনীমূলকভাৱে আমি শুভাৰম্ভ কৰিম। তাৰপিছত প্ৰতিযোগিতামূলক প্ৰতিদিনাই 2খনকৈ ভাওনা হ'ব আৰু শেষৰ দিনাখনি আমি প্ৰদৰ্শনীমূলক আমি এখনি শিশু ভাওনা অংকীয়া ভাওনাৰ আমি সফল সমাপ্তি ঘটাবলৈ আমি আগবাঢ়িছোঁ।
ৰাজ্যত নিৰাপত্তা ব্যৱস্থা অধিক ফলপ্ৰসূ হৈ উঠা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মৌখিক কথা বতৰাতকৈ কাম কাজৰ মূল্য বেছি বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে পূৰ্বতকৈ ৰাজ্যত অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। তদুপৰি পূৰ্বতকৈ অভিযোগনামাসমূহ শক্তিশালী হৈ উঠা বুলিও তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যখনৰ শেহতীয়া প্ৰগতিসমূহ প্ৰত্যক্ষ কৰাৰ বাবে অসম ভ্ৰমণ কৰিবলৈও আমন্ত্ৰণ জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত অসম বৈদিক মহিলা সভা আৰু অসম বৈদিক যুৱ মহাসভাৰ উদ্যোগত ধেমাজিত চলি থকা শিশু, যুৱ আৰু মহিলা সমাৰোহৰ আজি সামৰণি পৰে। উত্তৰ ধেমাজিৰ শান্তিপুৰস্থিত শ্ৰী শ্ৰী বেলগুৰি সত্ৰত কালিৰে পৰা আৰম্ভ হোৱা সমাৰোহখনৰ আজি পুৱাৰ ভাগত গোপিনীসকলৰ দ্বাৰা ঘোষাপাঠ, শৰাই স্থাপন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। তাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপেন কুমাৰ শইকীয়াই উদ্বোধন কৰা মুকলি সভাত বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে আদৰণি ভাষণ আগবঢ়ায়। সভাত ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰনাথ কোঁৱৰৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সমাৰোহৰ প্ৰথম দিনা কাৰ্যসূচীত শিশুৰ বৌদ্ধিক আৰু নৈতিক উৎকৰ্ষ সাধনত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সাম্প্ৰতিক সময়ত যুৱ শিশু আই মাতৃসকলৰ আধ্যাত্মিক চিন্তা চেতনাৰ প্ৰয়োজনীয়তা শীৰ্ষক দুখনি গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। তিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত আজিৰে পৰা তিয়ক হাইস্কুল খেলপথাৰত দ্বিতীয় বাৰ্ষিক তিয়ক গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। সাতদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাখন জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে। ৰাজ্যৰ কেইবাটাও আগশাৰীৰ পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই অংশগ্ৰহণ কৰা তিয়ক গ্ৰন্থমেলাৰ আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতিতৰ্পণ, বৃক্ষৰোপণ আদি কাৰ্যসূচীৰ পিছতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা গ্ৰন্থমেলাখনৰ গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ অকণ চন্দ্ৰ শইকীয়াই। নগাঁও জিলা প্ৰশাসনে পৰহিলৈ ধিং ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰী বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহচক্ৰ বিষয়ে ইতিমধ্যে উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰিছে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি আহোমগাঁও, কটগুৰি, ৰৌমাৰী বিল, মৌৰাধজ গাঁৱত থকা প্ৰাকৃতিক পানীৰ সুঁতি ৰুদ্ধ কৰি অবৈধভাৱে পুখুৰী বান্ধ নিৰ্মাণ কৰিছে, যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ যোৱাত গাঁওবাসীয়ে সমস্যাৰ সন্মুখীন হৈছে। প্ৰাকৃতিক পানীৰ সুঁতি পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে 16 ডিচেম্বৰত এই অঞ্চলসমূহত উচ্ছেদ চলিব বুলি চক্ৰ বিষয়া সৌৰভ কুমাৰে জানিবলৈ দিছে। বজালী জিলাৰ বাঘমাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ 45 সংখ্যক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি সামৰণিৰ দিনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে। বাঘমাৰা ৰাজপথত বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ পৰিধানেৰে বাৰেদহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে অংশ লয়। মন্ত্ৰী শ্ৰী দাসে এই অধিৱেশন সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে হাইস্কুল শিক্ষক সন্থাৰ সভাপতিকে ধৰি নৱনিৰ্বাচিত বিষয়াসকলক শুভেচ্ছা জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কটাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল পৰিদৰ্শন কৰে। সমাগত অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেল উদ্বোধন কৰাৰ কথা। মন্ত্ৰী তথা বিষয়াসকলে টাৰ্মিনেলটো পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰো বুজ লয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয়খন খেল ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 5খনীয়া এই শৃংখলাত দুয়োটা দলে বৰ্তমান 1-1 সমতা স্থাপন কৰি আছে। শৃংখলাৰ চতুৰ্থখন খেল অহা বুধবাৰে লক্ষ্ণৌত আৰু পঞ্চম তথা অন্তিম খেলখন শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। আঞ্জাওৰ পথ দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। ৰাজ্যত শক্তি সংৰক্ষণৰ হকে কাম কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাজুলীত আজিৰে পৰা 2025 বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ আৰু ধৰমশালাত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। এতিয়াৰ বাতৰি ইমানেই। সন্ধিয়া 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব।